যিচয়া এঘাৰ অধ্যায়। আহিবলগা অভিষিক্তজনা আৰু তেওঁ ৰাজ্য ইজৰাইলৰ পুনৰাগমন। যিচয়ৰ মূলৰ পৰা এটি পোখা ওলাব আৰু মূলৰ পৰা এটি শাখা ওলাই ফলৱান হ'ব। যিহুৱাৰ আত্মা, প্ৰজ্ঞাৰ আত্মা আৰু সুবিবেচনা, পৰামৰ্শ আৰু পৰাক্ৰমৰ আত্মা, জ্ঞান আৰু যিহুৱা বিষয়ক ভয়ৰ আত্মা তেওঁ ওপৰৰ স্থিতি ল'ব। যিহুৱাৰ ভয়ত তেওঁৰ আনন্দ হ'ব। তেওঁ চকুৱে দেখাৰ দ্বাৰাই তেওঁ বিচাৰ নকৰিব, নাইবা তেওঁৰ কাণে শুনাৰ দ্বাৰাই তেওঁ সিদ্ধান্ত নল'ব। তাৰ পৰিৱৰ্তে তেওঁ ধাৰ্মিকতাৰে দৰিদ্ৰসকলৰ বিচাৰ কৰিব আৰু ন্যায়েৰে পৃথিৱীৰ নম্ৰ লোকসকলৰ বাবে সিদ্ধান্ত ল'ব। তেওঁ নিজৰ মুখৰ শাসন দণ্ডৰে পৃথিৱীক প্ৰহাৰ কৰিব আৰু নিজৰ ওঠৰ ফুৰে দুষ্টক সংহাৰ কৰিব। ধাৰ্মিকতা তেওঁ কঁকালৰ টঙালি হ'ব আৰু বিশ্বস্ততা তেওঁৰ কটিবন্ধন হ'ব। কুকুৰ নেচিয়া বাঘ মেৰচাক পোৱালীৰ সৈতে বাস কৰিব আৰু নাহৰ ফুটুকীয়া বাঘ ছাগলী পোৱালীৰ সৈতে হ'ব। দামৰীয়া আৰু যুৱাসিংহ আৰু হৃষ্টপুষ্ট দামৰী একেলগে থাকিব। এটি সৰু ল'ৰাই সিহঁতক চলাব। গৰু আৰু ভালুকে একেলগে চৰিব আৰু সিহঁতৰ পোৱালীবোৰ একেলগে হ'ব। সিংহই খাৰ গৰুৰ দৰে ধান খেৰ খাব। কেঁচুৱাই সাপ থকা গাঁতৰ ওপৰত খেলিব আৰু পিয়া এৰা ল'ৰাই সৰ্প থকা গাঁতত হাত দিব। মোৰ সমগ্ৰ পবিত্ৰ পৰ্বতত সিহঁতে আঘাত বা ধ্বংস নকৰিব, কাৰণ পানীয়ে যিদৰে সমুদ্ৰক ঢাকে সেইদৰে জিহুৱাৰ জ্ঞানে পৃথিৱী পৰিপূৰ্ণ কৰিব। সেইদিনা লোকসকলৰ বাবে যিচয়ৰ মূল নিচানৰূপে থিয় হ'ব। দেশবাসীয়ে তেওঁক বিচাৰি উলিয়াব আৰু তেওঁ বিশ্ৰাম স্থান গৌৰৱান্বিত হ'ব। পথুচ, কোচ, এলম, চিনাৰ, সমাত আৰু সমুদ্ৰৰ দ্বীপ, বুৰ, অচুৰ আৰু মিচৰিয়াৰ বাকী থকা অৱশিষ্ট লোকসকলক উদ্ধাৰ কৰিবলৈ সেইদিনা প্ৰভুৱে তেওঁৰ হাত পুনৰ আগবঢ়াব। তেওঁ দেশবাসীৰ বাবে এখন নিচান স্থাপন কৰিব আৰু ইজৰাইলৰ দেশ ত্যাগ কৰা সকল আৰু পৃথিৱীৰ চাৰিও চকুৰ পৰা খেদি দিয়া যিহুদাৰ লোকসকলক তেওঁ একত্ৰিত কৰিব। তেওঁ ইফ্ৰয়মীয়ৰ অসূয়া বন্ধ কৰিব আৰু যিহুদাক অত্যাচাৰ কৰাসকলক উচ্ছন্ন কৰা হ'ব। ইফ্ৰয়মে যিহুদাক অসূয়া নকৰিব আৰু যিহুদাই ইফ্ৰয়মক আৰু অত্যাচাৰ নকৰিব। তথাপিও তেওঁলোকে পশ্চিম ফালে থকা পলেষ্টিয়াসকলৰ পাহাৰবোৰ অৱৰোধ কৰিব আৰু তেওঁলোক দুয়ো একেলগে পূব দিশৰ লোকসকলক লোট কৰিব। তেওঁলোক ইডুম আৰু মোৱাবক আক্ৰমণ কৰিব আৰু অমুনৰ লোকসকল তেওঁলোকক মানি চলিব। যিহুৱাই মিচৰিয়াৰ সমুদ্ৰৰ উপসাগৰ বিভক্ত কৰিব। তেওঁ ইফ্ৰাটাছ নদীৰ ওপৰত তপত বতা নিজৰ হাতেৰে বলাব আৰু সাতোটা সুঁতিত বিভক্ত কৰিব। সেয়ে লোকসকল জোতা পিন্ধিহে পাৰ হ'ব পাৰিব। মিচৰ দেশৰ পৰা ওলাই অহা দিনা যিদৰে ইজৰাইলৰ বাবে এটি পথ হৈছিল, সেইদৰে অৱশিষ্ট থকা লোকসকলৰ বাবে অচুৰৰ পৰা এটি ৰাজপথ হ'ব।